এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুস্মিতা তামুলী। বাপতি সাহোন ৰঙালী বিহুৰ আজি উৰুকা। কাইলৈ অসমবাসীয়ে গৰু বিহুৰ দিনা পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিব। গৰু বিহুৰ বাবে প্ৰয়োজনীয় মাখিয়তি দীঘলতিকে ধৰি সামগ্ৰীসমূহ কিনিবলৈ ৰাজ্যৰ বজাৰসমূহত বহু লোকৰ সমাগম হৈছে। কাইলৈ পুৱাই গ্ৰাম্যাঞ্চলৰ জনসাধাৰণে নৈ বিল আদিত গৰুক গা ধুৱাই লাও বেঙেনা হালধি আদি খুৱাই কৃষিৰ বাবে প্ৰয়োজনীয় গৰুৰ শ্ৰীবৃদ্ধিৰ বাবে পৰম্পৰা পালন কৰিব। পৰহিলৈ মানুহৰ বিহু দিনা হেঁপাহৰ বিহুখন বিহুৱানখন আগুৱাই পৰস্পৰে পৰস্পৰক বিহুৰ ওলগ যাচিব। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ৰাজ্যজুৰি ঢোল পেঁপা গগনাৰ মাতত নান্দনিক পৰিৱেশৰ সৃষ্টি হৈছে। ৰঙালী বিহু উৎসাহ উদ্দীপনাৰে উদযাপন কৰাৰ প্ৰস্তুতি হিচাপে ঠায়ে ঠায়ে বিহু আৰু জনগোষ্ঠীয় লোকনৃত্য লোকবাদ্য কৰ্মশালাৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। লতাশিলৰ গুৱাহাটী বিহু সন্মিলনীয়ে এইবেলি মহাৰজত জয়ন্তী পালন কৰিব। চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা বিহুত এইবাৰ এটা দিন জুবিন গাৰ্গৰ নামত উচৰ্গা কৰিব বুলি বিহু সমিতিয়ে প্ৰকাশ কৰিছে। আনহাতে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কাইলৈ গৰু বিহুৰ দিনা ঐতিহ্যমণ্ডিত যজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। এই অনুষ্ঠানত চলিত বৰ্ষটোত ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা ব্যক্তিসকল পদ্মশ্ৰী বঁটাপ্ৰাপক হৰিচৰণ শইকীয়া, পখিলা লেখথেপী ডক্টৰ যোগেশ দেউৰী, কবীন্দ্ৰ পুৰকায়স্থ নুৰুদ্দিন আহমেদ, সাহিত্য একাডেমী বঁটাপ্ৰাপক দেৱব্ৰত দাস, চাহাইচুলি ব্ৰহ্মকে ধৰি বহুকেইগৰাকী সাহিত্যিক সংগীত শিল্পী খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। চৰাইদেউ জিলাতো বিহু উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষকসকলে গৰু বিহুৰ দিনা গৰুক গা ধুৱাই নতুন পঘা দিয়াৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মাজুলী জিলাতো বিহু উপলক্ষে ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম ৰাজ্যিক গ্ৰামীণ বিকাশ অভিযানৰ উদ্যোগত অসমী বহাগী মেলাও অনুষ্ঠিত কৰা হৈছে। অধ্যাপক ৰমেশ চন্দ্ৰ ভৰদ্বাজ আৰু প্ৰয়াত কৰেন্দ্ৰ বসুমতাৰীলৈ 2026 বৰ্ষৰ অষ্টম গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা আগবঢ়োৱা হৈছে। অহা 18 এপ্ৰিলত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। শিক্ষা সমাজ সেৱাকে ধৰি কেইবাটাও বিষয়ত আগবঢ়োৱা বৰঙণিৰ বাবে কালীচৰণ ব্ৰহ্ম ন্যাসে এই বঁটা প্ৰদান কৰি আহিছে। বঁটাপ্ৰাপক ভৰদ্বাজে ভাৰতীয় দৰ্শনৰ পণ্ডিত আৰু 3 দশকৰো অধিক কাল দিল্লী বিশ্ববিদ্যালয়ৰ বিদ্যায়তনিক অভিজ্ঞতাৰে পৰিপুষ্ট। তেওঁ মহৰ্ষি বাল্মীকি সংস্কৃত বিশ্ববিদ্যালয়ত প্ৰথমে সংস্কৃত বিষয়ৰ মুৰব্বী আৰু পাছলৈ উপাচাৰ্য হিচাপে দায়িত্ব নিৰ্বাহ কৰিছিল। ইপিনে কৰেন্দ্ৰ বসুমতাৰীক সামাজিক ৰাজনৈতিক ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে। গুৱাহাটী মহানগৰীৰ সচলত দিছপুৰ আৰক্ষীয়ে সীমান্ত আৰক্ষীৰ সহযোগত এটি কিশোৰসহ 4 জন বাংলাদেশী নাগৰিকক আটক কৰিছে। দিছপুৰ অঞ্চলত ভাৰাতীয়া হিচাপে থকা আকাশ আলী নামৰ এজন ব্যক্তিকো আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীৰ সূত্ৰ প্ৰকাশ কৰা মতে কামৰ সন্ধানত অহা বাংলাদেশী নাগৰিককেইজনে দালাল আকাশ আলীৰ সহযোগত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল। ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকক নিজ দেশলৈ উভতাই পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আকাশ আলীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। ৰাজ্য বিধানসভা আৰু সংসদত মহিলাসকলৰ বাবে আসন সংৰক্ষণৰ পোষকতা কৰা নাৰী শক্তি বন্দন অধিনিয়মক লৈ অহা 16 এপ্ৰিলৰ পৰা 3 দিনীয়াকৈ সংসদৰ বিশেষ অধিৱেশনত আলোচনা অনুষ্ঠিত হ'ব। এই অধিনিয়ম সন্দৰ্ভত নতুন দিল্লীত আয়োজিত সন্মিলনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ দিয়ে। শ্ৰীমোদীয়ে নিজৰ ভাষণত ভাৰতৰ নাৰী শক্তিয়ে কঠোৰ পৰিশ্ৰম, সাহস আৰু আত্মবিশ্বাসেৰে সফলতাৰ শিখৰ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে বুলি তেওঁ প্ৰকাশ কৰে। তেওঁ মহিলাৰ সবলীকৰণৰ বাবে সকলোকে একগোট হৈ সুযোগসমূহৰ প্ৰয়াসৰ প্ৰসাৰৰ ঘটাবলৈ আহ্বান জনায়। অসম বিধানসভা নিৰ্বাচনৰ মুঠ ভোটদানৰ হাৰ সলনি কৰি থকা হৈছে বুলি ৰাজ্যখনৰ একাংশ বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমত প্ৰচাৰিত বাতৰি ভিত্তিহীন বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত এটা বিজ্ঞপ্তিত স্পষ্ট কৰি দিয়া হৈছে। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ গুৱাবাৰীৰ বন্য হস্তীৰ আক্ৰমণত আজি এজন লোক নিহত হয়। নিহত লোকজন বাবুবিল অঞ্চলৰ ৰুস্তম আলী বুলি চিনাক্ত কৰা হৈছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।